وواعدنا موسى 30 ليلة وأتممناها بعشر فتم ميقات ربه 40 ليلة وقال موسى لأخيه هارون اخلفني في قومي وأصلح ولا تتبع سبيل المفسدين
আর মূসাক আমি 30 রাত্রির প্রতিশ্রুতি দিছিল লগতে 10 যোগ করি খেয়া পূর্ণ করেছিল এইদরে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় 40 ৰাতিত পূৰ্ণ হৈছিল মূসাই তেওঁৰ ভাতৃ হাৰুনক কৈছিল মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা আৰু সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা